এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি কৈছো পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কাজিৰঙাত অনুষ্ঠিত অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ বৈঠকত 1400 কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও নতুন প্ৰকল্প ঘোষণা, অহা 17 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন, কোকৰাঝাৰৰ BTC বিধায়িনী পৰিষদ ভৱনত প্ৰথম দিনাৰ কাৰ্যসূচী, উমলাংচুৰ অবৈধ কয়লাখনিত ঘটা ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে 2 জন লোকক গ্ৰেপ্তাৰ, ভোগালী বিহুৰ প্ৰাক্ষণত ৰাজ্যৰ বিভিন্ন ঠাইত ভোগালী মেলাৰ আয়োজন আৰু ৰাজকোটত অনুষ্ঠিত মহিলা ক্ৰিকেটত আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 6 উইকেটত জয়লাভ। অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ আজি কাজিৰঙাত অনুষ্ঠিত দ্বিতীয়খন বৈঠকত 1400 কোটিতকৈও অধিক টকা ব্যয় সাপেক্ষে অসম তথা দেশৰ অভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডৰ কেইবাটাও নতুন প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সমগ্ৰ দেশতে অভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে অহা 5 বছৰত 50,000 কোটি টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰা হয়। তদুপৰি উপকূলীয় অঞ্চলৰ বিকাশৰ সৈতে সংগতি ৰাখি নদীকেন্দ্ৰিক লোকৰ সামূহিক উন্নয়ন প্ৰকল্প, গুৱাহাটীকে ধৰি দেশৰ 15খন চহৰত ৱাটাৰ মেট্ৰ প্ৰকল্প, সকলো জলপথৰ বাবে কাৰ্গো প্ৰচাৰ প্ৰসাৰ আঁচনি আৰু 1000খন জাহাজক সেউজ জাহাজলৈ ৰূপান্তৰৰ কথা ঘোষণা কৰা হয়। অসমৰ অভ্যন্তৰীণ জলপথ খণ্ডৰ বিকাশৰ বাবে এই বৈঠকত পাণ্ডু জাহাজ মেৰামতি কেন্দ্ৰৰ পৰা পাণ্ডু বন্দৰলৈ সংযোগী পথ, 16 নম্বৰ অৰ্থাৎ বৰাক আৰু 2 নম্বৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় জলপথত চলাচলৰ বাবে 12খন জাহাজ ক্ৰয়, বৰাক নদীৰ বাবে 1খন জৰীপ জাহাজ ক্ৰয় আদি বিভিন্ন ঘোষণা কৰা হয়। বৈঠকত লগতে জাহাজ আৰু কৰ্মচাৰী পঞ্জীয়নৰ বাবে ডিজিটেল ইণ্ডিয়া নামৰ কেন্দ্ৰীয় তথ্য সমৃদ্ধ এটা পৰ্টেলো মুকলি কৰা হয়। তদুপৰি ডিব্ৰুগড়ৰ ঐতিহ্য ভৱনৰ পুনৰ নিৰ্মাণ, আঞ্চলিক উৎকৰ্ষ কেন্দ্ৰ স্থাপন, ৰাজ্যৰ 4টা স্থানত পৰ্যটন টাৰ্মিনেলৰ বিকাশ আদি আন কেইবাটাও প্ৰকল্পত অনুমোদন জনোৱা হয়। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিগত 10 বছৰত ৰাষ্ট্ৰীয় জলপথসমূহৰ যোগেদি দেশৰ যাতায়াত ব্যৱস্থা উন্নত কৰি তোলা হৈছে। 2014 চনলৈকে দেশত কেৱল 5টা ৰাষ্ট্ৰীয় জলপথ আছিল বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী সময়ত দেশৰ প্ৰতিখন ৰাজ্যৰ নদীসমূহক অধ্যয়ন কৰি বৰ্তমান ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা 111লৈ বৃদ্ধি কৰা হৈছে। বিগত সময়ছোৱাত মালবাহী জাহাজ পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে বুলিও শ্ৰীসোণোৱালে উল্লেখ কৰে।
দেশৰ জনসাধাৰণৰ মংগলাৰ্থে আমি ইয়াক সঠিক দিশত প্ৰয়োগ কৰিব পাৰোঁ, তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত আৰু তেখেতৰ বিশেষ প্ৰচেষ্টাৰ ফলত যোৱা 10 বছৰে ৰাষ্ট্ৰীয় জলপথৰ যোগেদি ভাৰতবৰ্ষৰ যিটো আমাৰ যাতায়াত ব্যৱস্থা শক্তিশালী ৰূপত গঢ় দিয়া হৈছে। আপোনালোকে জানে যে 2014 চনলৈকে কেৱল 5খন গোটেই ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় জলপথ আছিল, কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিতংভাৱে ভাৰতবৰ্ষৰ নদীসমূহক অধ্যয়ন কৰি তেখেতে নদীসমূহক সঠিক দিশত ইয়াক প্ৰয়োগ কৰাৰ উদ্দেশ্যে 111খনলৈকে বৃদ্ধি কৰিলে। বৃদ্ধি কৰাৰ ফলত আজি ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অব ইণ্ডিয়াই বিশেষভাৱে সফলতাৰে দেশবাসীক সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। আপোনালোকে জানে যে 1985 চনতে ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অব ইণ্ডিয়া আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা 2014 চনলৈকে 5খন নদীকে ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিছিল আৰু সেই সময়ত নদীয়েদি মালবাহী জাহাজ চলাচলৰ সন্দৰ্ভতো 2014লৈকে আপোনালোকে যদি চাই কেৱল কাৰ্গো হেণ্ডলিং কেপাচিটি অব ইনলেণ্ড ৱাটাৰৱেজ 18.1 মিলিয়ন নিযুত টন, অৰ্থাৎ নদীয়েদি মালবাহী জাহাজ সিমান সংখ্যক সামগ্ৰী লৈহে অহা যোৱা কৰিছিল। কিন্তু যোৱা 10 বছৰত ইনলেণ্ড ৱাটাৰৱেজৰ অথৰিটি অব ইণ্ডিয়াৰ আজি উল্লেখযোগ্য সফলতা বুটলিবলৈ সক্ষম হৈছে। মালবাহী বিশেষকৈ সামগ্ৰী নদীয়েদি অনা নিয়াৰ ক্ষেত্ৰত ইতিহাস ৰচনা কৰিছে। 1985ৰ পৰা 2014লৈকে কেৱল 18 আছিল, কিন্তু 2014ৰ পৰা 2024ৰ ভিতৰত 133 মিলিয়ন মেট্ৰিক টন কাৰ্গো হেণ্ডলিং কেপাচিটি বৃদ্ধি হ'ল।
অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিমান, ৰেল আৰু পথ যোগাযোগৰ দৰে জলপথ পৰিবহণ ব্যৱস্থাকো জনসাধাৰণৰ সুবিধাৰ্থে গঢ়ি তুলিবলৈ আহান জনায়। অনুষ্ঠানত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী শান্তনু ঠাকুৰ, অন্ধ্ৰপ্ৰদেশৰ পথ আৰু ভৱন মন্ত্ৰী BC জনাৰ্দন ৰেড্ডী, অৰুণাচল প্ৰদেশৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী অজিং টেছিঙকে ধৰি আন কেইবাখনো ৰাজ্যৰ মন্ত্ৰীসকল উপস্থিত থাকে। অসম বিধানসভাৰ বাজেট অধিৱেশন 17 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰৰ BTC বিধায়িনী পৰিষদ ভৱনত অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে। বাজেট অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যপাল আচাৰ্যই সদনত ভাষণ দিব। বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেট উত্থাপন, বাজেট বিতৰ্ককে ধৰি অধিৱেশনৰ পৰৱৰ্তী দিনকেইটাৰ কাৰ্যসূচী দিছপুৰৰ অসম বিধানসভা ভৱনতে অনুষ্ঠিত হ'ব। যোৱা সোমবাৰে উমৰাংচুৰ 3 কিলোৰ কয়লাখনিত হঠাতে সোমোৱা পানীৰ বাবে সংঘটিত দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানৰ আজি 5ম দিনাও খনিৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ সন্ধান উলিয়াব পৰা হোৱা নাই। এই উদ্ধাৰ কাৰ্যত সহায়ৰ বাবে নাগপুৰৰ পশ্চিম কোলফিল্ড লিমিটেডৰ পৰা অহা দলেও অভিযানত নামি পৰিছে। দলটোৱে অত্যাধুনিক পানী নিষ্কাশন যন্ত্ৰৰে প্ৰতি মিনিটত 500 গেলন পানী সিঁচাৰ কাম অব্যাহত ৰাখিছে। নৌসেনা বাহিনী, NDRF, SDRF, কোল ইণ্ডিয়া লিমিটেডৰ উদ্ধাৰকাৰী বাহিনী আৰু জিলা প্ৰশাসনৰ সমূহীয়া প্ৰচেষ্টাৰ পাছতো কয়লাখনিটোত পানীৰ পৰিমাণ হ্ৰাস কৰিব পৰা হোৱা নাই বুলি উদ্ধাৰ অভিযান তদাৰকী কৰা এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে। ইফালে ডিমা হাছাও আৰক্ষীয়ে আজি অবৈধ কয়লাখনিটোৰ শ্ৰমিকৰ চৰ্দাৰ বুলি পৰিচিত হান্নান লস্কৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাত এতিয়ালৈকে 2জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ 64 সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত অবড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ, অভিজ্ঞতা, বড়ো ভাষাৰ মৰ্যাদা সম্পৰ্কে এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়। বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰত নাজাৰীৰ সঞ্চালনাত হোৱা এই আলোচনাচক্ৰত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ইছমাইল হুছেইন আৰু বড়ো স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে সমল ব্যক্তি হিচাপে উপস্থিত থাকি তেওঁলোকৰ মতামত আগবঢ়ায়। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও আজি বড়ো সাহিত্য সভাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গুৰা ব্ৰহ্মই আজি ডিমাকুছি শীৰ্ষক এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰে। আজিৰ কাৰ্যসূচীৰ ভিতৰত আছিল চুবুৰীয়া ৰাষ্ট্ৰ নেপাল আৰু বাংলাদেশৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে সাহিত্য সভাৰ বিশেষ মত বিনিময় অনুষ্ঠান আৰু সাহিত্য একাডেমী বঁটাপ্ৰাপক নন্দেশ্বৰ দৈমাৰীয়ে উদ্বোধন কৰা কবি সন্মিলন। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
ভোগালী বিহুলৈ মাজত আৰু 2টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। জীয়ৰী বোৱাৰীসকল পিঠা পনা, বিহুৰ জলপানকে ধৰি উপাদেয় সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰাৰ বিপৰীতে ডেকাসকলে মেজি ভেলাঘৰ সাজি উলিয়াইছে। ভোগালী বিহুৰ উৰুকাৰ বাবে ৰাজ্যৰ অন্যান্য বজাৰৰ লগতে দৰং জিলাৰ বজাৰসমূহতো চাহিদা অনুসৰি থলুৱা মাছৰ যোগান ধৰাৰ বাবে লখিমপুৰ, বৰুৱাবিল আদি স্থানীয় মীনমহল আৰু মীন উৎপাদকসকল সাজু হৈছে। বিহুৰ বতৰত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। ভোগালী বিহুৰ প্ৰাক্ৰণত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালী মেলাৰ আয়োজন কৰা হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ শোণিতপুৰ শাখাৰ উদ্যোগত তেজপুৰ চাৰ্চফিল্ডত আজি বিধায়ক পৃথীৰাজ ৰাভাই ভোগালী মেলাও মুকলি কৰে। এই 3দিনীয়া মেলাত জিলাখনৰ 30টাৰো অধিক আত্মসহায়ক গোটৰ সদস্যই পৰম্পৰাগত বস্ত্ৰ, জলপান, পিঠা পনাকে ধৰি খাদ্য সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে। এই মেলাত টেকেলি ভঙা, কণীযুঁজ আদিকে ধৰি বিভিন্ন খেল ধেমালিৰো আয়োজন কৰা হৈছে। মৰিগাঁও জিলাৰ বিহুতলীত 3দিনীয়া কাৰ্যসূচীৰে ভোগালী মেলা অনুষ্ঠিত হৈছে। এই মেলাত জিলাখনৰ 5টা উন্নয়ন খণ্ডৰ 32টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। তিৱা জনগোষ্ঠীৰ জনপ্ৰিয় শিল্পী ভগৱান সেনাপতিয়ে প্ৰতিবছৰৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ এটা ভেলাঘৰ সাজি উলিয়াইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আমনিখালী গাঁৱৰ এই শিল্পকৰ্ম পৰিদৰ্শন কৰি আনন্দ প্ৰকাশ কৰে। গোৱালপাৰা চহৰৰ ভালুকডুবি হালবাৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে ভোগালী মেলাৰ আয়োজন কৰা হৈছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই উদ্বোধন কৰা এই মেলাত জিলাখনৰ 8টা উন্নয়ন খণ্ডৰ আত্মসহায়ক গোটৰ মহিলাসকলে অংশগ্ৰহণ কৰিছে। শিৱসাগৰ জিলা আয়ুক্তই জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত লালিগুৰ বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। অৱশ্যে জিলা দণ্ডাধীশ, অতিৰিক্ত জিলা দণ্ডাধীশ আৰু পশু চিকিৎসা বিষয়াৰ পূৰ্বৰ অনুমতি সাপেক্ষে পশু খাদ্যৰ বাবে লালিগুৰ ক্ৰয় কৰিব পাৰিব। এই নিৰ্দেশনা অহা দুমাহলৈ বাহাল থাকিব। কোনো ব্যক্তিয়ে এই নিৰ্দেশনা উলংঘা কৰিলে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা আয়ুক্তই প্ৰকাশ কৰিছে। শোণিতপুৰৰ জিলা দণ্ডাধীশে আজি এটা নিৰ্দেশযোগে জিলাখনৰ গৰৈমাৰী মৌজাৰ খলিহামাৰী গাঁৱৰ দেবেন্দ্ৰ নগৰত অৱস্থিত ফায়াৰিং ৰেঞ্জক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছে। সশস্ত্ৰ সীমা বাহিনী চমুকৈ SSBৰ অধীনৰ এই অঞ্চলটোত বাহিনীটোৰ জোৱান, বিষয়া, জিলা প্ৰশাসনৰ দ্বাৰা কৰ্তৃত্বপ্ৰাপ্ত আৰক্ষীৰ লোকৰ বাহিৰে সৰ্বসাধাৰণ ৰাইজৰ প্ৰৱেশ আৰু চলাচল আজিৰে পৰা নিষিদ্ধ কৰা হৈছে। অসম ৰাজহুৱা শৃংখলা ৰক্ষা আইন 1960ৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি এখন চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে সোণাপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত কচুতলীত উচ্ছেদ চলোৱাত স্থগিতাদেশ জাৰি কৰিছে। লগতে ন্যায়ালয়ে অহা 29 জানুৱাৰীৰ ভিতৰত কচুতলীৰ উচ্ছেদ সন্দৰ্ভত স্থিতি স্পষ্ট কৰি চৰকাৰক এখন শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে যোৱা 30 ডিচেম্বৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে 15 দিনৰ ভিতৰত স্থান খালী কৰাৰ বাবে কচুতলীৰ একাংশ লোকলৈ জাননী জাৰি কৰিছিল, কিন্তু এই জাননী আইনৰ পৰিপন্থী বুলি সেই লোকসকলে উচ্চ ন্যায়ালয়ত লিখিত আবেদন কৰিছিল। এই আবেদনৰ শুনানিত উচ্চ ন্যায়ালয়ে কচুতলীৰ উচ্ছেদ সন্দৰ্ভত স্থগিতাদেশ জাৰি কৰে। অসমৰ চৰচাপুৰীৰ সাহিত্য সভাৰ দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন আজিৰ পৰা তিনিদিনীয়াকৈ বৰপেটা জিলাৰ জনিয়াত অনুষ্ঠিত হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে আজি গছপুলি ৰোপণ, পৰম্পৰাগত খাদ্য আৰু লোক সংস্কৃতিৰ প্ৰদৰ্শনী উদ্বোধন, সৰ্বধৰ্ম প্ৰাৰ্থনা আদি অনুষ্ঠিত হয়। তদুপৰি কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত যুৱ উদ্যোগীসকলৰ সমস্যা বিষয়ক এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ ঘোষণা কৰা কিতাপৰ বৰ্ষৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাত শিক্ষা বিভাগৰ উদ্যোগত বিদ্যালয়সমূহত পুথিভঁৰাল সমৃদ্ধকৰণ অভিযান আজি মুকলি কৰা হয়। শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰি শিশুসকলক পুথি পঢ়ি জ্ঞানৰ ভঁৰাল চহকী কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু উপ পৰিদৰ্শকৰ লগতে শতাধিক অভিভাৱক আৰু বিদ্যালয়সমূহৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে।
ধন্যবাদ পুলক। গুৱাহাটী মহানগৰীৰ সমীপৰ জৈৱ বৈচিত্ৰৰে ভৰা দীপৰ বিলত শেহতীয়া গণনা অনুসৰি 105 প্ৰজাতিৰ 12,245 চৰাই থকাৰ সম্ভেদ পোৱা গৈছে। গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলে এছীয় জলজ চৰাই গণনা 2025 অধীনত কালি পুৱা দীপৰ বিলৰ ৰামচাৰ খণ্ডত চলোৱা এই গণনাত এই বিশাল সংখ্যক জলজ চৰাইৰ উপস্থিতি ধৰা পৰে। দীপৰ বিলৰ জৈৱ বৈচিত্ৰ আৰু জলাশয়খনৰ পৰিৱেশতন্ত্ৰক নথিভুক্ত কৰিবলৈ চলোৱা এই গণনাত বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে কেইবাটাও স্বেচ্ছাসেৱী সংগঠন, ছাত্ৰ ছাত্ৰী আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া তথা পক্ষীবিদ ডঃ আনোৱাৰ উদ্দিন চৌধুৰীয়েও অংশগ্ৰহণ কৰে। গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ বন সাংমণ্ডলিক বিষয়া পি মণিকা কিশোৰে আজি এই পক্ষী গণনাৰ তথ্য সদৰী কৰে আৰু এই কামত সহযোগ কৰাৰ বাবে স্বেচ্ছাসেৱী সংগঠন আৰু ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জনায়। দৈনিক জনমভূমি কাকতৰ শিৱসাগৰৰ সংবাদদাতা পদ্মলোচন খনিকৰক 2024 বৰ্ষৰ কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে। 1997 চনৰ পৰা বিভিন্ন বাতৰি কাকতত সংবাদদাতাৰূপে কাম কৰি অহা খনিকৰে ইয়াৰ আগতে সংবাদ বন্ধুকে ধৰি আন কেইবাটাও বঁটা লাভ কৰিছে। দৈনিক জনমভূমিৰ প্ৰতিষ্ঠাপক কনক চন্দ্ৰ শৰ্মাৰ স্মৃতিত প্ৰতিবছৰে আগবঢ়াই অহা এই বঁটা কাইলৈ দৈনিক জনমভূমি কাকতৰ গুৱাহাটীৰ কাৰ্যালয়ত প্ৰদান কৰা হ'ব। যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আজি তিনিচুকীয়া জিলাৰ ডিগবৈ, ডুমডুমা, তিনিচুকীয়া আৰু ৰূপাই ছাইডিং ভ্ৰমণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে সমাগত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে। পাছত ডিগবৈত তেওঁ উমৰাংছ ঘটনাত চৰকাৰৰ ভূমিকাৰ প্ৰতিবাদত আয়োজন কৰা এটা প্ৰতিবাদী কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সাংসদগৰাকীয়ে 2021 চনতে ন্যায়াধীশ গজেন্দ্ৰ প্ৰসাদৰ প্ৰতিবেদনত এন্দুৰৰ গাঁত সদৃশ খনি বন্ধ কৰাৰ বাবে দিয়া স্পষ্ট নিৰ্দেশ অসম চৰকাৰে গ্ৰহণ নকৰা বুলি অভিযোগ কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তুফন চাহুৱে আজি দৰং জিলা ভ্ৰমণ কৰি মঙলদৈ আৰু খাৰুপেটীয়া পৌৰসভা এলেকাত ৰূপায়ণ হৈ থকা কেইবাখনো আঁচনিৰ কাম কাজ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে খাৰুপেটীয়াত আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে নগৰীয়া জীৱিকা অভিযানৰ অধীনত গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন সা সামগ্ৰী প্ৰত্যক্ষ কৰি সন্তুষ্টি প্ৰকাশ কৰে। ৰাজকোটৰ সৌৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত আয়াৰলেণ্ডৰ বিৰুদ্ধে মহিলাৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আজি ভাৰতে আয়াৰলেণ্ডক 6 উইকেটত পৰাস্ত কৰে। ভাৰতে 239 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি প্ৰতীকা ৰাৱাল আৰু তেজল হাছাবানিছৰ দুৰ্দান্ত বেটিঙৰ সহায়ত 34 বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। প্ৰতীকাই 89 ৰাণ কৰাৰ বিপৰীতে হাছাবানিছে 53 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে আয়াৰলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 7 উইকেটৰ বিনিময়ত 238 ৰাণ কৰে। শৃংখলাটোৰ দ্বিতীয়খন খেল অহা দেওবাৰে অনুষ্ঠিত হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সন্দৰ্ভত শ্ৰোতাসকলে হোৱাটছএপ নম্বৰ 9864055566 যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠানতে ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান চমুকৈ IIMCৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ডঃ শাশ্বতী গোস্বামীয়েও বাতৰি সন্দৰ্ভত তেওঁৰ মতামত আগবঢ়াব। অনুষ্ঠান চলি থকাৰ সময়ত আগ্ৰহী শ্ৰোতাই 03612661876 আৰু 2662325 নম্বৰত ফোন কৰিব পাৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত কাজিৰঙাত অনুষ্ঠিত অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ বৈঠকত 1400 কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও নতুন প্ৰকল্প ঘোষণা। অহা 17 ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন, কোকৰাঝাৰৰ BTC বিধায়িনী পৰিষদ ভৱনত প্ৰথম দিনাৰ কাৰ্যসূচী, উমৰাংছুৰ অবৈধ কয়লাখনিত ঘটা ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে 2 লোকক গ্ৰেপ্তাৰ, ভোগালী বিহুৰ প্ৰাক্ষণত ৰাজ্যৰ বিভিন্ন ঠাইত ভোগালী মেলাৰ আয়োজন আৰু ৰাজকোটত অনুষ্ঠিত মহিলা ক্ৰিকেটত আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 6 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।